প্ৰকাশিত বাক্য 11 অধ্যায়, ঈশ্বৰৰ দুজন সাক্ষীৰ দৰ্শন, সপ্তম তুৰিবাদক। পাছত লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হ'ল আৰু মোক কোৱা হ'ল, উঠা, তুমি ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদী আৰু সেইবোৰক পণিপাত কৰাসকলক জোখা, কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, তাক নোজোখিবা। কিন্তু তাক অনা ইহুদীসকলক দিয়া হ'ল যাতে তেওঁলোকে দুকুৰি দুমাহলৈকে পবিত্ৰ নগৰ গচকিব। মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম যাতে তেওঁলোকে মৰাপাত্ৰৰ ওচৰত পিন্ধি 1260 দিন ভবুক্তি প্ৰচাৰ কৰিব। তেওঁলোকৰ পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুজোপা জলফাই গছ আৰু দুটা দীপাধাৰ স্বৰূপ। তেওঁলোকক কোনোৱে যদি অনিষ্ট কৰিব খোজে, তেনেহ'লে তেওঁলোকৰ মুখৰ পৰা জুই ওলায় আৰু তেওঁলোকৰ শত্ৰুবোৰক গ্ৰাস কৰে। কোনোৱে যদি তেওঁলোকক অনিষ্ট কৰিব খুজিব, তেনেহ'লে একেদৰে তেওঁ হত হ'ব লাগিব। তেওঁলোকে ভাওপানী কোৱা দিনত যেন বৰষুণ নবৰ্ষে আকাশক বন্ধ কৰিবলৈ তেওঁলোকৰ এনে ক্ষমতা আছে, আৰু যিমানবাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমানবাৰ তেনে কৰিবলৈ তেওঁলোকৰ ক্ষমতা আছে। তেওঁলোকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা পশু উঠি আহিব, সি তেওঁলোকৰ সৈতে যুদ্ধ কৰি জয় কৰিব। যাতে চদুম আৰু মিছৰ, এই আত্মিক নাম থকা যি নগৰত তেওঁলোকৰ প্ৰভুক ক্ৰুচত দিয়া হ'ল, সেই মহানগৰৰ আলিতে তেওঁলোকৰ মৰাশ পৰি থাকিব। নানা লোক, ফৈদ, ভাষা আৰু সকলো জাতিৰ লোকে 3.5 দিনলৈকে তেওঁলোকৰ এই শৱ চাই থাকিব। তেওঁলোকৰ শৱ মৈদামত থবলৈ অনুমতি নিদিব। আৰু পৃথিৱী নিবাসীসকলে তেওঁলোকৰ ওপৰত আনন্দিত হৈ ৰং কৰিব আৰু ইজনে সিজনলৈ উপহাৰ পঠাব, কিয়নো সেই দুজনে পৃথিৱী নিবাসীসকলক যাতনা দিছিল। 3.5 দিনৰ পাছত তেওঁলোকত ঈশ্বৰৰ পৰা জীৱ আত্মা সোমোৱাত তেওঁলোক আৰু মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম। তেওঁলোকে নিজ নিজ ভৰিৰে থিয় হ'ল, যাতে যিসকলে তেওঁলোকক চাই আছিল তেওঁলোকৰ অতিশয় ভয় লাগিল। পাছত তেওঁলোকে নিজলৈ কোৱা এই মহা আকাশীবাণী শুনিলে, ইয়ালৈ তোমালোক উঠি আহা, যাতে তেওঁলোক মেঘৰথত স্বৰ্গলৈ উঠি গ'ল আৰু তেওঁলোকৰ শত্ৰুসকলে তেওঁলোকলৈ চাই আছিল। এই ক্ষণতে বৰ ভূমিকম্প হ'ল, যাতে নগৰৰ 10 ভাগৰ এভাগ পৰিল। সেই ভূমিকম্পৰ দ্বাৰাই প্ৰায় 7,000 লোক হত হ'ল আৰু অৱশিষ্টসকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে। এই দ্বিতীয় সমাপ্ত হৈ গ'ল, চোৱা, দ্বিতীয় সমাপ বেগাই আহিছে। পাছত সপ্তম দুটা তুৰি বজাওঁতে স্বৰ্গৰ এইবোৰ মহাবাণী হ'ল, বোলে, এই জগতৰ ৰাজ্য আমাৰ প্ৰভুৰ আৰু তেওঁ খ্ৰীষ্টীয় হ'ল, আৰু তেওঁ চিৰকাল ৰাজ্য শাসন কৰিব, আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই 24 জন পৰিচাৰকে উবুৰি হৈ পৰি ঈশ্বৰক প্ৰণিপাত কৰি তেওঁলোকে ক'লে, হে বৰ্তমান, ভূত আৰু ভৱশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ, কিয়নো তুমি নিজ পৰাক্ৰম লৈ ৰাজত্ব গ্ৰহণ কৰিলা আৰু অনা ইহুদীসকলৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ'ল, আৰু মৃতসকলৰ সুদবিচাৰৰ আৰু তোমাৰ দাস ভাওবাদীসকলক, পবিত্ৰ লোকসকলক আৰু তোমাৰ নামত ভয় কৰা সৰুবৰ সকলোকে পুৰস্কাৰ দিয়াৰ, পৃথিৱীৰ নাহকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ'ল। পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ'ল, তেতিয়া তেওঁৰ বিধানৰ নিয়ম চন্দুক দেখা গ'ল, যাতে বিজুলী, গাজনি, মেঘ গৰ্জন, ভূমিকম্প আৰু মহা হীৰাবৃষ্টি হ'ল।